দ্বিতীয় বংশাৱলী হেতাইশ অধ্যায়। যুথম আৰু আহজৰ ৰাজত্ব, শত্ৰুৱে কৰা উপদ্ৰৱ। যুথমে ৰজা হৈ শাসনভাৰ লওঁতে তেওঁ বয়স 25 বছৰ আছিল। তেওঁৰ জিৰচালেমত 16 বছৰ ৰাজত্ব কৰিছিল। তেওঁ মাক চাদুকৰ জীয়েক জিৰুচা আছিল। তেওঁ নিজ পিতৃ উজিয়াৰ সকলো কাৰ্যৰ দৰেই জিহুৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিলে। আনকি তেওঁ জিহুৱাৰ মন্দিৰত ধূপ জ্বলাবলৈ সোমোৱা নাছিল, কিন্তু লোকসকলে কু আচৰণ কৰিয়েই থাকিল। তেওঁ জিহুৱাৰ গৃহৰ ওপৰৰ দুৱাৰ পুনৰাই নিৰ্মাণ কৰিলে আৰু উফেলৰ গড়ৰ অনেক ঠাই পুনৰাই নিৰ্মাণ কৰিলে। আনকি জিহুদাৰ পৰ্বতীয়া অঞ্চলত নগৰবোৰ সাজিলে আৰু নানা কাঠনিত দুৰ্গ আৰু ওখ ঘৰবোৰ সাজিলে। তেওঁ অমুনৰ সন্তানসকলৰ ৰজাৰ সৈতে যুদ্ধ কৰি তেওঁলোকক পৰাজয় কৰিলে। তাতে অমুনৰ সন্তানসকলে সেই একেই বছৰত তেওঁক 100 কিকৰ ৰূপ, 10,000 কোৰ ঘেঁহু আৰু 10,000 কোৰ জবধান দিলে। দ্বিতীয় আৰু তৃতীয় বছৰতো অমুনৰ সন্তানসকলে তেওঁক একেদৰেই দিলে। এইদৰে যুথম শক্তিশালী হ'ল, কিয়নো তেওঁ নিজ ঈশ্বৰ জিহুৱাৰ সাক্ষাতে নিজ পথত দৃঢ়তাৰে চলিছিল। যুথমৰ অৱশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো যুদ্ধ আৰু সকলো স্বভাৱ চৰিত্ৰৰ কথা ইজৰাইল আৰু জিহুদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা আছে। তেওঁ শাসনভাৰ লওঁতে তেওঁ বয়স আছিল 25 বছৰ। ৰজা হৈ তেওঁৰ জিৰচালেমত 16 বছৰ ৰাজত্ব কৰিলে। যুথম তেওঁ ওপৰ পিতৃসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত লোকসকলে তেওঁক দাউদৰ নগৰত মৈদাম দিলে। পাছত তেওঁৰ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হৈছিল।